চন্দাল লৰি আহিলা কিমান ধন লাগে বুলি ৰজাক সুধিলা হৰিচন্দ্ৰৰাই বজাৰলৈ যায় আগ ডাক লাগে বুলি সোধে গেৰিয়া
হৰিচন্দ্ৰই বোলে মোক বেছি ধন নালাগে দক্ষিণাৰ বাবে মোক মাত্ৰ 2 কোটি ধন লাগে
অ কথা শুনি চন্দালৰ আনন্দ মিলিলা 2 কোটি মুদ্ৰা দি ৰজা পকে নিলা 2 কোটি মুদ্ৰা দি ৰজা পকে নিলা
আৰে ইফালে 2 কোটি মুদ্ৰা নিয়া মুনিৰ হাতে দিলা
মুদ্ৰা পাই বিশ্বামিত্ৰৰ আনন্দ মিলিলা পাই বিশ্বামিত্ৰ
দুৰ্ভগীয়া হৰিচন্দ্ৰ দুখৰ
সীমানা মৰা সপুৰি ৰজাই জীৱন মৰা সপুৰি ৰজাই জীৱন
এনেকৈ ৰজা হৰিচন্দ্ৰ চন্দালৰ লগত থাকি মৰাহ পুৰি পুৰি তেওঁ বহুদিন শ্মশানতেই কটাই দিলে আৰু কেতিয়াবা হৰিচন্দ্ৰই মনে মনে ভাবে মিছাই সংসাৰ মিছাই মোহ মিছাই মানৱ জীৱন
মিছা মায়া মিছা কায়া ও মাটিৰে জীৱন কোনে এৰাই বাক পাৰে অ বিধিৰালি হৰিচন্দ্ৰৰ দুখৰ কথা অলপ সময় সভ্যৰাণীৰ কি হ'ল তাৰে অলপ সভ্যৰাণীৰ কি হ'ল তাৰে অলপ
বামুণৰ ঘৰত ৰোহিত বাঢ়ি বেলা একদিনা বামুণে
এদিনাখন বামুণে ৰোহিতক মাতি আনি কৈছিল হেৰ ৰোহিত তই বৰ অকৰা ঐ পিছে দেখিলে বৰ মৰমো লাগে যাচোন এই পূজাৰ বাবে বাগানৰ পৰা কেইপাহিমান ফুল ছিঙি আন গৈ যা
ৰজা হৰি চন্দ্ৰৰ পুতাই ফুল বাগানে চলি যায় ফুল ছিঙে আনন্দতে নাচি গীত গায় নাচি গীত গায় নাচি গীত গায় ৰজা হৰি চন্দ্ৰৰ পুতাই ফুল বাগানে
নানা ৰঙৰ ফুল ছিঙি ভৰাইছে সজা
কালে মাটি আছে তাক ফুলৰ বাগানা
কালে মাটি আছে তাক ফুলৰ বাগানা
এ হাঁহি মাটি ৰহিতে ফুল তুলি আছে একডালে কাল সৰ্পই ভনা মেলি আছে একডালে কাল সৰ্পই
অ ফুল ছিঙো বুলি সি মেলিলে কহাত
ফুল ছিঙো বুলি
মারিলা হো ত্রুহিতাৰ মাথা ফুলনির বাড়িতে কান্দে রুহি ডাকে পিতা কইতা রইলা মাতা কইতা রইলা মোরা ঘর মা কইতা রইলা মোরা মনে বলন্তা হব্যা নকরা ক্রান্ডান গঙ্গাত গৈ পুত্রক ভহাই দিয়া এতিক্ষা গঙ্গাত গৈ পুত্ৰক ভহাই জন্মিলে মৰিব এদিন বিধিৰা লেখা গঙ্গাত ভহাই দিয়া পুত্ৰক তেজি আক্ৰান্দা গঙ্গাত ভহাই দিয়া পুত্ৰক তেজি
দিকান্দি হৈ
শ্মশানত হৰিচন্দ্ৰ আছে চন্দাল হ মৰা পুত্ৰক লৈ হত্যা প্ৰৱেশিলা মৰা পুত্ৰক লৈ হত্যা সেইদিনা চন্দাল হৰিচন্দ্ৰৰ কোনো মৰাহ পুৰিবলৈ নথকা বাবে তেওঁ শ্মশানতে বহি কিবা কিবি চিন্তা কৰি আছিল। এনেতে তেওঁ শুনিবলৈ পালে শ্মশানৰ মাজত কোনোবা নাৰীৰ ক্ৰন্দন
বাছা মোৰ বুকু ধা কৰি
মানৱ জীৱনত কোনো শান্তি নাই, জন্মত হাঁহি মৃত্যুত ক্ৰন্দন, আকৌ কোনোবা মৰিল নিশ্চয় শ্মশানলৈ আহিছে দাহন কৰিবলৈ, গতিকে মই ওচৰ চাপিবই লাগিল। ধীরে ধীরে হরিচন্দ্র চাপিলা ওষা ভয়তে হব্যা রানী করে হাহা ভয়তে হব্যা রানী করে হব্যাক দেখি হরিচন্দ্র আচরিত ভয়লা ওষার চাপি হরিচন্দ্রই সুধি বেলা ওচাৰ চাপি হৰিচন্দ্ৰই হেৰা কোন তুমি?
মই ৰজা হৰিচন্দ্ৰৰ পত্নী হৈবা, আৰু এয়া মোৰ মৰমৰ পুতাই ৰুহি।
কি কল তেন্তে হৰিচন্দ্ৰ? দেখোন মই বাছা ৰুহিত, তই এবাৰ চকু মেলি চাওঁ বাছা, তই এবাৰ চকু মেলি চাওঁ, মই তোৰ পিতৃ হৰিচন্দ্ৰ।
দুখৰে দিন ৰুহি
বাছা, তই এবাৰ চকু মেলি চাওঁ বাছা, তই কান্দি কান্দি ৰজা ৰাণী স্থিৰ কৰে পুত্ৰৰ লগত দুয়োজনে তেজি বুজিবা, পুত্ৰৰ লগত দুয়োজনে অজ্বলাই বাক খোজে ৰজা আৰু ৰাণী খোজে পুত্ৰক ৰজা অজ্বলাই বাক খোজে পুত্ৰক ৰজা আৰু ৰাণী অ হেনকালে দেখা দিলা
বিশ্বামিত্ৰমুনি
হেনকালে দেখা দিলা
বিশ্বামিত্ৰমুনি
মুনি বোলে হৰিচন্দ্ৰ শুনা মোৰ বাণী, হে ৰাজা
নিমিষতে তোমাৰ পুত্ৰক
জিয়াই দেব আমি,
নিমিষতে তোমাৰ পুত্ৰক
জিয়াই দেব আমি।
এই বুলি বিশ্বামিত্ৰই পুত্ৰক জিয়াই দিল, ৰাজ্য ধন সকলোবোৰ পুনৰ ঘূৰাই দিল। তাক দেখি ৰজা ৰাণীৰ আনন্দ মিলিল, পুত্ৰ পুত্ৰ বুলি দেউ সাৱতী ধৰিলা। অ হৰি তোমাৰ চৰণে লয় শৰণা, অ হৰি তোমাৰ চৰণে লয় শৰণা, হেন জানি সুধি গণ এৰিয়ান কাম,
হয় বাহতে।